বাছনিসকলৰ কৰ্ম চাৰি অধ্যায় ইহুদী মহাসভাত পিতৰ আৰু জোহন। পিতৰ আৰু জোহনে লোকসকলৰ মাজত কথা কৈ থাকোঁতে মন্দিৰৰ পুৰোহিত, সেনাপতি আৰু চদ্দুকীসকলে তেওঁলোকৰ ওচৰত আহি উপস্থিত হ'ল। পিতৰ আৰু জোহনে লোকসকলক যীশুৰ বিষয়ে শিক্ষা দিয়াত আৰু মৃত লোকৰ মাজৰ পৰা যীশু পুনৰুত্থান হোৱা বিষয়টো ঘোষণা কৰি থকাত তেওঁলোক অতি বিৰক্ত হ'ল। তেওঁলোকে পিতৰ আৰু জোহনক ধৰিলে আৰু তেতিয়া সন্ধিয়া সময় হোৱাৰ বাবে পাঁচদিনা পুৱা নোহোৱালৈকে কাৰাগাৰত বন্দী কৰি থলে। কিন্তু যিসকলে শিক্ষা শুনিছিল তেওঁলোকৰ মাজৰ বহুত মানুহে বিশ্বাস কৰিলে। সেই বিশ্বাসীসকলৰ সংখ্যা হিচাপ কৰোঁতে প্ৰায় 5,000 পোৱা গ'ল। পাঁচদিনা ইহুদীসকলৰ অধিকাৰী, পৰিচাৰক আৰু বিধানৰ অধ্যাপকসকল একেলগে জেৰুচালেমত মিলিত হ'ল। তাতে মহান পৰিহিত হানান উপস্থিত আছিল। তেওঁৰ বাহিৰেও কায়াফা, জোখন, আলেকজেণ্ডাৰ আৰু মহাপুৰোহিতৰ পৰিয়ালৰ বহুত লোক উপস্থিত আছিল। তেওঁলোকে পিতৰ আৰু জোহনক মাজত থিয় কৰাই সুধিলে, তোমালোকে কি শক্তিৰে বা কি নামেৰে এই কাৰ্য কৰিছা? তেতিয়া পিতৰে পবিত্ৰ আত্মাৰে পৰিপূৰ্ণ হৈ তেওঁলোকক ক'লে, সেই লোকসকলৰ শাসনকৰ্তা আৰু পৰিচাৰকসকল, আজি এজন অসুস্থ মানুহলৈ কৰা উপকাৰ দেখি তেওঁ কি উপায়েৰে সুস্থ হ'ল সেই বিষয়ে জানিবৰ বাবে আপোনালোকে আমাক এই বিষয়ে সুদবিচাৰ কৰি প্ৰশ্ন সুধিছে নেকি? সেয়াই যদি হয়, আপোনালোক আৰু ইজৰাইলৰ আটাইলোকে ইয়াকে জানক যে যি যীশুখ্ৰীষ্টক আপোনালোকে ক্ৰুচত দিছিল আৰু তেওঁক ঈশ্বৰে মৈদামৰ পৰা তুলিলে আৰু সেই নাচৰীয়া যীশুৰ নামেৰে এই ব্যক্তিজন সুস্থ হৈ ইয়াত আপোনালোকৰ আগত থিয় হৈ আছে। যি শিলক আপোনালোকৰ দৰে ঘৰ সাজোতাই অৱহেলা কৰিলে, সেই যীশুখ্ৰীষ্টই হৈছে সেই শিল। সেই শিলক চুকৰ প্ৰধান শিল কৰা হ'ল। তেওঁৰ বাহিৰে আন ক'তো পৰিত্ৰাণ নাই, কিয়নো স্বৰ্গৰ তলত আৰু মানুহৰ মাজত যাৰ দ্বাৰা আমি উদ্ধাৰ পাম এনে আন কোনো নাম নাই। পিতৰ আৰু জোহনৰ সাহস দেখি আৰু তেওঁলোক লিখা পঢ়া নজনা লোক বুলি জানিবলৈ পোৱাত তেওঁলোকে বিস্ময় মানিলে। তেওঁলোকে জানিলে যে পিতৰ আৰু জোহন যীশুৰ লগত আছিল। সেই সুস্থ হোৱা লোকজন তেওঁলোকৰ মাজত থিয় হৈ থকা দেখি ইহুদী নেতাসকলে পিতৰ আৰু জোহনৰ বিৰুদ্ধে একো ক'ব নোৱাৰিলে। তেওঁলোকে পাচনীসকলক সভাকক্ষৰ পৰা ওলাই যাবলৈ আজ্ঞা দিলে আৰু নিজৰ মাজতে আলোচনা কৰি ক'লে, এই লোকসকলক লৈ কি কৰা যায়? এওঁলোকে যে এক আচৰিত কাম কৰিলে জেৰুচালেমত থকা সকলোৱে জানিছে আৰু আমিও তাক অস্বীকাৰ কৰিব নোৱাৰোঁ। কিন্তু মানুহৰ মাজত যেন এই কথা বিয়পি নাযায়, এইকাৰণে এওঁলোকক এই নামেৰে আন লোকৰ আগত কোনো কথা নক'বলৈ আমি সাৱধান কৰি দিওঁ হওক। তেতিয়া তেওঁলোকে পিতৰ আৰু জোহনক মাতি আনি যীশুৰ নামেৰে কোনো কথা নক'বলৈ আৰু উপদেশ নিদিবলৈ আজ্ঞা দিলে। কিন্তু পিতৰ আৰু জোহনে উত্তৰত তেওঁলোকক ক'লে, আপোনালোকে বিচাৰ কৰি কওক, ঈশ্বৰৰ আজ্ঞা অমান্য কৰা বা আপোনালোকৰ আজ্ঞা পালন কৰা, ইয়াৰ ভিতৰত কোনটো বিষয় আমি পালন কৰা উচিত হ'ব? কিয়নো আমি যিবোৰ দেখিলোঁ আৰু শুনিলোঁ সেই বিষয়বোৰ নোকোৱাকৈ থাকিব নোৱাৰোঁ। পাছত পুনৰবাৰ সতৰ্ক কৰি পিতৰ আৰু জোহনক যাবলৈ এৰি দিলে, কিয়নো তেওঁলোকে পিতৰ আৰু জোহনক শাস্তি দিবলৈ একো উপায় নাপালে। ইয়াৰ উপৰি তেওঁলোকে কৰা কাৰ্যবোৰ দেখি লোকসকলে ঈশ্বৰৰ স্তুতি কৰি আছিল আৰু যিজন লোক সুস্থ হৈছিল সেই মানুহজনৰ বয়স 40 বছৰ বেছি আছিল। পিতৰ আৰু জোহনক এৰি দিয়াৰ পাছত তেওঁলোক সংগীসকলৰ ওচৰলৈ গ'ল আৰু প্ৰধান পুৰোহিত, পৰিচাৰকসকলে যি যি কৈছিল সেই সকলোবোৰ কথা তেওঁলোকক জনালে। এইবোৰ কথা শুনি সকলোৱে একেলগে উচ্চস্বৰে ঈশ্বৰৰ উদ্দেশ্যে প্ৰাৰ্থনা কৰিলে, প্ৰভু, আকাশমণ্ডল, পৃথিৱী, সাগৰ আৰু এই সকলোৰে মাজত যি যি আছে সকলোৰে সৃষ্টিকৰ্তা তুমিয়েই। তুমি আমাৰ দাস, আমাৰ পিতৃপুৰুষ দাউদৰ মুখেৰে পবিত্ৰ আত্মাৰ দ্বাৰা এই কথা কৈছিলা। জাতিবোৰ কিয় ক্ৰোধ হ'ল? সকলো লোকে কিয় অসাৰ চিন্তা কৰে? ঈশ্বৰ আৰু তেওঁৰ অভিযুক্তজনৰ বিৰুদ্ধে জগতৰ ৰজাসকল একেলগে উঠিছে, শাসনকৰ্তাসকল একগোট হৈছে। হয়, এই নগৰতে তুমি অভিযুক্ত কৰা তোমাৰ পবিত্ৰ দাস যীশুৰ বিৰুদ্ধে হেৰুদ আৰু পণ্টীয় পিলাত অনা ইহুদী আৰু ইজৰাইলসকলৰ সৈতে একলগ হৈছিল। তোমাৰ হাতেৰে আৰু তোমাৰ ইচ্ছা যি ঘটিব বুলি তুমি পূৰ্বতে ঠিক কৰিছিলা সেই কাৰ্য সিদ্ধ হ'বলৈকে তেওঁলোক একত্ৰিত হ'ল। হে প্ৰভু, এতিয়া তেওঁলোকৰ এই ভিত্তি প্ৰদৰ্শন শুনা। তোমাৰ দাসসকলক তোমাৰ বাক্য অতি সাহসেৰে ক'বলৈ অনুগ্ৰহ দান কৰা। তোমাৰ পবিত্ৰ দাস যীশুৰ নামেৰে সুস্থ কৰিবলৈ আচৰিত কাৰ্য আৰু চিন দেখুৱাবলৈ তুমি তোমাৰ হাত আগবঢ়াই দিয়া। এনেদৰে প্ৰাৰ্থনা কৰাৰ পাছত যি ঠাইত তেওঁলোক গোট খাই আছিল সেই ঠাই কঁপিবলৈ ধৰিলে আৰু সকলোৱে পবিত্ৰ আত্মাৰে পৰিপূৰ্ণ হ'ল। তাৰ পাছত তেওঁলোকে ঈশ্বৰৰ বাক্য সাহসেৰে ক'বলৈ ধৰিলে। বিশ্বাসীসকলৰ সহভাগিতা। বিশ্বাসীসকল মনে প্ৰাণে এক হৈ আছিল। তেওঁলোকৰ কোনেও নিজৰ সম্পত্তিক নিজৰ বুলি দাবী নকৰিলে, বৰং তেওঁলোকে আটাই বস্তু উমৈহতীয়াকৈ ৰাখিলে। পাচনীসকলে মহান শক্তিৰ প্ৰভাৱেৰে প্ৰভু যীশু পুনৰুত্থানৰ সাক্ষ্য দিলে আৰু তেওঁলোক সকলোৱে মহা অনুগ্ৰহ প্ৰাপ্ত হ'ল। তেওঁলোকৰ মাজত কোনো এজনৰে একো অভাৱ নাছিল, কিয়নো যিসকলৰ ঘৰ বাৰী বা মাটি আছিল তেওঁলোকে সেইবোৰ বেচি সেই সম্পত্তিৰ মূল্য আনি পাচনীসকলৰ চৰণত থৈছিল। পাছত বিশ্বাসীসকলৰ যাৰ যেনেকৈ প্ৰয়োজন তেনেকৈ পাচনীসকলে সকলোকে ভগাই দিয়ে। যোচেফ নামৰ লেবী বংশৰ এজন মানুহ আছিল। তেওঁ ক্ৰুপ দ্বীপৰ পৰা আহিছিল আৰু পাচনীসকলে তেওঁক বাৰ্ণাবা বুলি মাতিছিল। এই নামৰ অৰ্থ উৎসাহদাতা। যোচেফৰ এডোখৰ মাটি আছিল। তেওঁ সেই মাটি বেচি পোৱা ধন পাচনীসকলৰ চৰণত আনি থলে।